ইজৰা আঠ অধ্যায়। ইজৰাৰ লগত যোৱা লোকসকলৰ তালিকা, বাটত ঘটা ঘটনা। ৰজা অটক্ষত ৰাজত্বৰ সময়ত মোৰ সৈতে বাবিল ত্যাগ কৰি যোৱা লোকসকল এওঁলোক। এওঁলোক তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰিয়ালসমূহৰ মুখ্য লোক আছিল। পিনহছৰ বংশধৰসকলৰ মাজত গেচুম, ইথামৰৰ বংশধৰসকলৰ মাজত দানিয়েল, দাউদৰ বংশধৰসকলৰ মাজত টট্টুছ, চখনিয়াৰ আৰু পৰিউছৰ বংশধৰসকলৰ মাজত জখৰীয়া। তেওঁৰ লগত তালিকাত 150 জন পুৰুষ আছিল। পহত মোৱাবৰ বংশধৰসকলৰ মাজত জৰহিয়াৰ পুত্ৰ ইলিহু অন্যই আৰু তেওঁৰ লগত তালিকাত 200 জন পুৰুষ আছিল। চখনীয়া বংশধৰসকলৰ মাজত জহজিয়েল, তেওঁৰ লগত তালিকাত 300 জন পুৰুষ আছিল। আদিনৰ বংশধৰসকলৰ মাজত জোনাথনৰ পুত্ৰ এবদ, তেওঁৰ লগত তালিকাত 50 জন পুৰুষ আছিল। এলমৰ বংশধৰসকলৰ মাজত অথলিয়াৰ পুত্ৰ জিচয়া, তেওঁৰ লগত তালিকাত 70 জন পুৰুষ আছিল। ছফটিয়াৰ বংশধৰসকলৰ মাজত মিখাইলৰ পুত্ৰ জবদিয়া, তেওঁৰ লগত তালিকাত 80 জন পুৰুষ আছিল। জোৱাবৰ বংশধৰসকলৰ মাজত জিহিয়েলৰ পুত্ৰ উবদিয়া, তেওঁৰ লগত তালিকাত 218 জন পুৰুষ আছিল। চলোমিতৰ বংশধৰসকলৰ মাজত যুচি ফিয়াৰ পুত্ৰ, তেওঁৰ লগত তালিকাত 160 জন পুৰুষ আছিল। বেবয়ৰ বংশধৰসকলৰ মাজত বেবয়ৰ পুত্ৰ জখৰীয়া, তেওঁৰ লগত তালিকাত 28 জন পুৰুষ আছিল। অজগদৰ বংশধৰসকলৰ মাজত হকাতনৰ পুত্ৰ জোহানন, তেওঁৰ লগত তালিকাত 110 জন পুৰুষ আছিল। অৰুণী কামৰ পাছত অহা বংশধৰসকলৰ মাজত কেইজন লোক আছিল। তেওঁলোকৰ নাম হ'ল ইলিফেলত, জিউৱেল আৰু চমৰি ইয়া, তেওঁলোকৰ লগত 60 জন পুৰুষ আহিছিল। বিগবয় বংশধৰসকলৰ মাজত উঠয় আৰু জক্কুৰ, তেওঁৰ লগত তালিকাত 70 জন পুৰুষ আছিল। মই তেওঁলোকক অহবালৈ বৈ যোৱা পানীৰ কাষত একত্ৰিত কৰিলোঁ আৰু আমি তাত 3 দিন চাউনি পাতি থাকিলোঁ। মই সকলো লোকৰ লগতে আৰু পুৰোহিতসকলৰ মাজত অনুসন্ধান কৰি চালোঁ, কিন্তু লেবি বংশৰ কোনো এজনক তাত বিচাৰি নাপালোঁ। সেয়ে ইলিয়েজৰ, অৰিয়েল, চমুয়া, ইলনাথন, জাৰিপ, ইলনাথন, নাথন, জখৰীয়া আৰু মচুলম এই মুখ্য লোকসকলক তেওঁলোকৰ বাবে পঠালোঁ। জুৱাৰিপ আৰু এলনাথন, এওঁলোক শিক্ষক আছিল, এওঁলোককো মই তেওঁলোকৰ বাবে পঠালোঁ। তাৰ পাছত মই তেওঁলোকক কচিফিয়াৰ মুখ্য লোক ইদ্দুৰৰ ওচৰলৈ পঠালোঁ। ইদ্দু আৰু তেওঁৰ সম্পৰ্কীয় লোকসকলক কি ক'ব লাগিব সেই বিষয়ে মই কৈছিলোঁ যে মন্দিৰৰ যি ডাকবোৰ কাচিফিয়াৰ বসবাস কৰি আছে তেওঁলোকক ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে আমাৰ ওচৰলৈ পঠিয়াই দিয়ক। যিহেতু ঈশ্বৰৰ কৃপাদৃষ্টি আমাৰ ওপৰত আছিল, সেয়ে আমাৰ বাবে এজন ব্যক্তি পঠাই দিলে। তেওঁৰ নাম চেৰেবিয়া আছিল। তেওঁ এজন বিশ্বক্ষীয়ন ব্যক্তি আছিল। তেওঁ আছিল মহলীৰ বংশধৰ। মহলী আছিল লেবিৰ পুত্ৰ। লেবি আছিল ইজৰাইলৰ পুত্ৰ। তেওঁ 18 জন পুত্ৰ আৰু ভাইসকলক লগত লৈ আহিছিল। তেওঁ লগত হছবিয়া আহিছিল। তাতে জিচয়াও আছিল। জিচয়া আছিল মৰাৰীৰ পুত্ৰসকলৰ মাজৰ এজন। তেওঁ লগতে তেওঁৰ পুত্ৰ আৰু ভাইসকলৰ সৈতে সৰ্বমুঠ 20 জন লোক আহিছিল। দাউদ আৰু তেওঁৰ বিষয়াসকলে লেবিয়াসকলৰ সেৱকীয় কাৰ্যৰে মন্দিৰত পৰিচৰ্যা কৰিবৰ বাবে 220 জন লোকক নিযুক্ত কৰিছিল। তেওঁলোকক নাম অনুসাৰে নিযুক্ত কৰা হৈছিল। তাৰ পাছত আমি ঈশ্বৰৰ সন্মুখত নিজকে নম্ৰ কৰিবৰ বাবে অহবা নদীৰ দাঁতিত উপবাস ঘোষণা কৰিলোঁ। তাতে আমি আমাৰ সৰুসকলৰ বাবে আৰু আমাৰ সম্পত্তিৰ বাবে এটা সুবিধাজনক পথ বিচাৰিলোঁ। শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিবলৈ মই আমাৰ লগৰ সৈন্য বা অশ্বাৰোহী ৰজাক খুজিবলৈ অত্যন্ত দ্বিধাবোধ কৰিছিলোঁ। আমি ৰজাক কৈছিলোঁ যে আমাৰ ঈশ্বৰে তেওঁক মংগল খোজাসকলৰ ওপৰত তেওঁৰ হাত থাকে, কিন্তু তেওঁক ত্যাগ কৰাসকলৰ ওপৰত তেওঁ পৰাক্ৰম আৰু কোধ থাকে। সেয়ে আমি উপবাস কৰি আমাৰ ঈশ্বৰৰ আগত সেই বিষয়ে প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁ আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে। তাৰ পাছত মই পুৰোহিত কৰ্মচাৰীসকলৰ পৰা 12 নিৰ্বাচন কৰিলোঁ। চেৰেবিয়া, হছবিয়া আৰু তেওঁলোকৰ ভাইসকলৰ মাজত 10, ৰজা আৰু তেওঁ পৰামৰ্শদাতা, কৰ্মচাৰী আৰু ইজৰাইল লোকসকলে আমাৰ ঈশ্বৰৰ গৃহৰ অৰ্থে মুক্তভাৱে দিয়া দান, ৰূপ, সোণ আৰু সকলো বস্তু জুখি তেওঁলোকক দিলোঁ। সেয়ে 650 কিকৰ ৰূপ, 100 কিকৰ ৰূপৰ বস্তু, 100 কিকৰ সোণ, 1000 অতকোণ মূল্যৰ 20 সোণৰ বাতি আৰু পিতলৰ 2 ভালকৈ পালিচ কৰা বা নিমজ পাত্ৰ জুখি মই তেওঁলোকক দিলোঁ। তাৰ পাছত মই তেওঁলোকক ক'লো, আপোনালোক জিহুৱালৈ উৎসৰ্গ হওক আৰু এই বস্তুবোৰো উৎসৰ্গ কৰক। এই ৰূপ আৰু সোণবোৰ আপোনালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে কৰা দান। পুৰোহিত কৰ্মচাৰী লেবিয়া আৰু জেৰুচালেমৰ ইজৰাইল বংশৰ পূৰ্বপুৰুষসকলৰ মুখ্য লোকসকলৰ আগত ঈশ্বৰৰ গৃহৰ কোঠালীত জুখি নিদিয়ালৈকে এইবোৰ চাই থাকক আৰু সযত্নে ৰাখক। পুৰোহিতসকল আৰু লেবিয়াসকলে ৰূপ, সোণ আৰু বস্তুবোৰো জুখি গ্ৰহণ কৰি জেৰুচালেমত আমাৰ ঈশ্বৰৰ গৃহলৈ সেইবোৰ লৈ যাবৰ বাবে আদেশ দিলে। 1 দ্বাদশ দিনা আমি জেৰুচালেমলৈ যাবৰ বাবে অহবা নদীৰ পৰা যাত্ৰা কৰিলোঁ। আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ হাত থকাৰ বাবে তেওঁ শত্ৰুবোৰৰ ওপৰত আৰু বাটত খাপ দি থকা ডকাইতসকলৰ হাতৰ পৰা আমাক ৰক্ষা কৰিলে। তাৰ পাছত আমি জেৰুচালেম আহি পালোঁ। তাতে 3 থাকিলোঁ। 4 দিনা সেই ৰূপ, সোণ আৰু বস্তুবোৰ জুখি আমাৰ ঈশ্বৰৰ গৃহত উৰিয়াৰ পুত্ৰ মৰেমুঠ পুৰোহিতৰ হাতত গতাই দিলোঁ। তেওঁ লগত পিনহছৰ পুত্ৰ ইলিয়াজৰ আছিল, জেচুৱাৰ পুত্ৰ যুজাবত আৰু বিন্নৈৰ পুত্ৰ নুৱদিয়া, এওঁলোক লেবিয়া আছিল। সকলোবোৰ গণনা কৰি আৰু জুখি গতাই দিয়া হ'ল। সেই সময়ত সকলোবোৰ বস্তুৰ জোখ লিখি থোৱা হ'ল। বন্দিতৰ পৰা ঘূৰি অহা দেশান্তৰিত লোকসকলে ইজৰাইলৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিলে। ইজৰাইলৰ বাবে 12 ভতৰা গৰু, 96 মতা ছাগলী, 70 মেৰ ছাগ পোৱালি আৰু পাপাৰ্থক বলিৰ বাবে 12 মতা ছাগলী উৎসৰ্গ কৰিলে। এই সকলোবোৰ জিহুৱাৰ উদ্দেশ্যে দিয়া হোম বলি। তাৰ পাছত তেওঁলোকে নদীৰ সিপাৰে থকা ৰাজপ্ৰতিনিধি আৰু ৰজাৰ উচ্চ পদত থকা কৰ্মচাৰীসকলক ৰজাৰ আজ্ঞাপত্ৰ দিলে আৰু তেওঁলোকে লোকসকলক আৰু ঈশ্বৰৰ গৃহত সহায় কৰিলে।